आकाशवाणी। বাতৰি পঢ়িছো দিশা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত আজিও 2024-25 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে 11,713 কোটি টকাৰ ঋণ পদপথৰ ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে। দেশত স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ উদ্যমসমূহে এই পৰ্যন্ত 15,50,000ৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইনষ্টিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চমু আলোচনা কৰা হয়। আৰু পেৰিছ অলিম্পিকত আজি ভাৰতৰ পুৰুষৰ হকী দলৰ আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলখন 1-1 গ'লত ড্ৰ হয়। লোকসভাত আজিও 2024-25 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতি পিয়ল অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কৃষকক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ দাবী জনায়। তেওঁ কয় যে এই সমৰ্থন মূল্যৰ ক্ষেত্ৰত আইনী নিশ্চয়তাই কৃষকসকলক নিশ্চিতভাৱে উপকৃত কৰিব। তেওঁ লগতে অগ্নিবীৰ আঁচনি সন্দৰ্ভতো প্ৰশ্ন তোলে। শ্ৰীগান্ধীয়ে 2024-25 বৰ্ষৰ বাজেটে দেশৰ জনসংখ্যাৰ 73% সামৰি লোৱা অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে কোনো উল্লেখযোগ্য প্ৰস্তাৱ দিয়া নাই বুলি অভিযোগ তোলে। তেওঁ লগতে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগ উত্থাপন কৰি এনে ঘটনাই যুৱ প্ৰজন্মৰ ক্ষতি কৰে বুলিও মন্তব্য কৰে। শ্ৰীগান্ধীৰ ভাষণ চলি থকাৰ সময়তে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে নেতাগৰাকীয়ে সদনৰ অধ্যক্ষৰ মৰ্যাদা হানি কৰা বুলি কেইবাটাও মন্তব্যৰ বিৰোধিতা কৰে। আনহাতে গান্ধীয়ে উত্থাপন কৰা অগ্নিবীৰ আঁচনিৰ প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই আঁচনি সম্পৰ্কত বিৰোধী দলৰ নেতাগৰাকীয়ে কেতবোৰ ভ্ৰান্ত ধাৰণা সৃষ্টি কৰিছে আৰু তেওঁ এই সম্পৰ্কত সদনত আলোচনাৰ বাবে সাজু আছে। ইয়াৰ আগেয়ে সদনত আলোচনাত অংশগ্ৰহণ কৰি সমাজবাদী পাৰ্টীৰ নিৰ্মল যাদৱে শিক্ষাখণ্ডত বাজেটৰ আবণ্টন ধাৰাবাহিকভাৱে হ্ৰাস পাইছে বুলি মন্তব্য কৰে। তেওঁ কয় যে দেশত নিবনুৱাৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। নেত্ৰীগৰাকীয়ে অগ্নিবীৰ আঁচনি প্ৰশ্ন তোলাৰ লগতে জাতি পিয়লৰ প্ৰসংগ উত্থাপন কৰে। ইয়াৰ বিপৰীতে বিজেপিৰ সুৰেশ কুমাৰ কাশ্যপে কয় যে এইবাৰৰ বাজেটে দেশক উন্নয়নৰ ক্ষেত্ৰত নতুন গতি দিয়াৰ উপৰি আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। দেশৰ 25 কোটি লোকক চৰকাৰৰ বিভিন্ন আঁচনিয়ে দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যসভাতো 2024-25 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ জে ডি এছৰ এইচ ডি দেৱগৌড়াই কয় যে সম্প্ৰতি বিনিয়োগ বন্ধ কৰাৰ পৰিৱৰ্তে পুনৰ বিনিয়োগ কৰাৰ সময় আহি পৰিছে। লগতে উন্নয়নৰ নতুন আৰ্হি বিকশাই তোলাৰ লগতে কৰ্মসংস্থাপন বৃদ্ধিৰো প্ৰয়োজন আছে। তেওঁ কয় যে বিনিয়োগ বন্ধ কৰিলে ইয়াৰ পৰা বিভিন্ন সমস্যাৰ সৃষ্টি হয়। বেংগালুৰু মহানগৰৰ খোৱাপানী সমস্যাৰ বিষয়ে উল্লেখ কৰি তেওঁ চৰকাৰক এই সমস্যা সমাধান কৰিবলৈ আহান জনায়। ইপিনে কংগ্ৰেছৰ ৰাজীৱ শুক্লাই উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ আন্তঃগাঁথনি আৰু শক্তি বৃদ্ধি কৰাৰ বিষয়ে মত প্ৰকাশ কৰে। তেওঁ লগতে জি এছ টিৰ অধীনত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ সমস্যাৰ সৈতে যুঁজ দিবলগীয়া হৈছে বুলি মন্তব্য কৰে। এই খণ্ডটো প্ৰত্যক্ষভাৱে নিয়োগৰ সৈতে জড়িত হৈ থাকে বুলি উল্লেখ কৰি তেওঁ এই বিষয়টো ভালদৰে নিৰীক্ষণ কৰিবলৈ আহান জনায়। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে 11,713 কোটি টকাৰ ঋণ পদপথৰ ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী তুষাৰ সাহুৱে কয় যে সৰ্বমুঠ 86,38,000 ঋণ মোকলাই দিয়া হৈছে আৰু ইয়াৰে 31,73,000 ঋণ পৰিশোধ কৰা হৈছে। পদপদৰ ব্যৱসায়ীসকলে তেওঁলোকৰ কাম কাজ আৰু ব্যৱসায় বৃদ্ধিৰ বাবে এই ঋণ ব্যৱহাৰ কৰা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যসভাত আজি কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইনষ্টিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চমু আলোচনা কৰা হয়। বিজেপিৰ সুধাংশু ত্ৰিবেদীয়ে এই আলোচনা আৰম্ভ কৰি এনে ঘটনা অপৰাধমূলক অৱহেলা হিচাপে অভিহিত কৰি বিষয়টো সন্দৰ্ভত বিশদ তদন্তৰ দাবী জনায়। তেওঁ লগতে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহান জনায়। ত্ৰিবেদীয়ে লগতে কয় যে নিৰ্মাণৰ ক্ষেত্ৰত আইন প্ৰণয়ন কৰাৰ পাছতো নলা নৰ্দমা পৰিষ্কাৰ সন্দৰ্ভত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল। দিল্লী চৰকাৰক প্ৰশ্ন কৰি তেওঁ লগতে কয় যে দিল্লী জল বোৰ্ডৰ ঘাটি 76,000 কোটিলৈ বৃদ্ধি পাইছে আৰু বোৰ্ডৰ বিৰুদ্ধে ভালেমান দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। তেওঁ আনহাতে চৰকাৰী এজেন্সীৰ জৰিয়তে নগৰৰ নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত কিমান ধন খৰচ কৰা হৈছে সেই সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে। এই দুখজনক ঘটনা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰা কোনো ধৰণৰ মন্তব্য লাভ কৰা নাই বুলিও তেওঁ কয়। শ্ৰীত্ৰিবেদীয়ে দিল্লী চৰকাৰক প্ৰয়োজনীয় মান বৰ্তাই ৰাখি চলাই থকা কোচিং চেণ্টাৰসমূহৰ এখন তালিকা প্ৰস্তুত কৰিবলৈও আহান জনায়। তৃণমূল কংগ্ৰেছৰ ডেৰেক অব্ৰেয়েও এই ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। তেওঁ লগতে সদনত কিয় মণিপুৰৰ হিংসা, নীট পৰীক্ষা, ৰেল দুৰ্ঘটনা, অসমৰ বান পৰিস্থিতিৰ লগতে কৃষক তথা নিবনুৱা সমস্যাৰ দৰে বিষয়সমূহ উত্থাপন কৰিবলৈ দিয়া হোৱা নাই সেই সম্পৰ্কেও প্ৰশ্ন তোলে। সমগ্ৰ দেশতে ছাত্ৰ ছাত্ৰীৰ আম্মহত্যাৰ বিষয়টো তেওঁ সদনত উত্থাপন কৰে। ডি এম কেৰ তিৰোশী শিৱায়ো এই বিষয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই বিষয় সন্দৰ্ভত হস্তক্ষেপ কৰি কয় যে এই ক্ষেত্ৰত অৱহেলা কৰা হৈছে আৰু ইয়াৰ বাবে দায়ী লোকসকলক জবাবদিহি কৰিব লাগে। কোচিং চেণ্টাৰসমূহৰ নিয়ন্ত্ৰণ সন্দৰ্ভত যোৱা জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছিল বুলি উল্লেখ কৰি শ্ৰীপ্ৰধানে কয় যে এই নীতি নিয়মসমূহ ভালদৰে পালন কৰা হলে এনেধৰণৰ দুখজনক ঘটনা কেতিয়াও নঘটিলহেঁতেন। আম আদমী পাৰ্টীৰ স্বাতি মালিৱালে সমগ্ৰ দেশৰ ছাত্ৰ ছাত্ৰীসকলে অসামৰিক সেৱাৰ সৈতে জড়িত হোৱাৰ আশাত দিল্লীৰ কোচিং চেণ্টাৰসমূহত নামভৰ্তি কৰেহি বুলি উল্লেখ কৰি কয় যে এনেধৰণৰ চেণ্টাৰসমূহ এতিয়া ৰাষ্ট্ৰীয় ৰাজধানীত কাঠফুলাৰ দৰে বিয়পি পৰিছে। তেওঁ শেহতীয়া ঘটনা সন্দৰ্ভত দায়ী লোকসকলক চৰকাৰৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। দিল্লী চৰকাৰে নিহত যুৱককেইজনৰ প্ৰত্যেক কৰি পৰিয়ালক 1 কোটি টকাকৈ ক্ষতিপূৰণ দিব বুলি জানিবলৈ দিয়ে। এই বিতৰ্কত ভাগ লৈ এ আই এ ডি এম কেৰ ধনবিদুৰাই কোচিং চেণ্টাৰসমূহ নিৰ্মূল কৰিবলৈ দাবী জনায়। শিৱসেনাৰ প্ৰিয়ংকা চতুৰ্বেদীয়ে দেশত সুযোগ সুবিধাৰ অভাৱৰ বাবে যুৱচামে বিশেষকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলিও উল্লেখ কৰে। সমাজবাদী পাৰ্টীৰ জয়া বচ্চনেও এই ধৰণৰ গুৰুতৰ ঘটনাক লৈ ৰাজনীতি কৰিব নালাগে বুলি মন্তব্য কৰে। উড়ান আঁচনিৰ অধীনত সম্প্ৰতি মুঠ 579টা বায়ুপথেৰে 13টা হেলিপৰ্ট আৰু 2টা ৱাটাৰ এৰোড্ৰমসহ 85টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে। ৰাজ্যসভাত আজি অসামৰিক বিমান পৰিবহণ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে লিখিতভাৱে এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে 21টা নতুন সেউজ বিমান বন্দৰ স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰে ভিতৰত বিগত 10টা বছৰত 12টা সেউজ বিমান বন্দৰ কাৰ্যক্ষম হৈ উঠিছে। দেশত স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ উদ্যমসমূহে এই পৰ্যন্ত 15,50,000ৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহৰ অধীনত গ্ৰহণ কৰা পদক্ষেপৰ সহায়ত ষ্টাৰ্টআপসমূহে অনাগত সময়ত অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ লগতে যুৱ উদ্যমীসকলক আগবঢ়াই আনিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। পেৰিছ অলিম্পিকত আজি ভাৰতৰ পুৰুষৰ হকী দলৰ আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলখন 1-1 ড্ৰ হয়। আৰ্জেণ্টিনাৰ লুকাছ মাৰ্টিনেজে খেলৰ প্ৰথম হাফত 1-1 আগুৱাই থকাৰ পাছত ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত সিঙে শেষৰটো মিনিটত দলৰ হৈ দিয়া গলটোৰ খেলখনত ড্ৰ হয়। ভাৰতৰ পুৰুষ হকী দলটোৱে নিজৰ পৰৱৰ্তী খেলখনত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। আয়াৰলেণ্ড ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ সৈতে হোৱা খেলখনত 1-2 ব্যৱধানত পৰাস্ত হৈছিল। ইপিনে ভাৰতৰ অৰ্জুন বাবুটাই 10 মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেলত চতুৰ্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। ইপিনে 10 মিটাৰ এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতৰ ৰমিতা জিন্দালে 7ম স্থান দখল কৰে। খেলত চীনৰ চেং লিহায়ুৱে সোণৰ পদক, ছুইডেনৰ ভিক্টৰ লিণ্ডগ্ৰিনে ৰূপ আৰু ক্ৰোৱেছিয়াৰ মিৰাণ মেৰিকিকে ব্ৰঞ্জৰ পদক দখল কৰে। লোকসভাত আজিও 2024-25 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে 11,713 কোটি টকা ঋণ পদপথৰ ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে। দেশত স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ উদ্যমসমূহে এই পৰ্যন্ত 15,50,000ৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইনষ্টিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চমু আলোচনা কৰা হয়। আৰু পেৰিছ অলিম্পিকত আজি ভাৰতৰ পুৰুষৰ হকী দলৰ আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলখন 1-1 ড্ৰ হয়।